পৃথিৱীৰ কাহিনী। অসমৰ কাজিৰঙা বিশ্ববিখ্যাত। ইয়াৰ ঘাঁহৰ বনৰীৰ মাজত থাকে জীৱনৰ বৈশিষ্ট্য। ইয়াত বাস কৰে এশিঙীয়া গঁড়। অকলে থাকি ই ভাল পায়, কিন্তু প্ৰকৃতিত কোনো অকলশৰীয়া নহয়। গঁড়ৰ ডাঠ ছালৰ ওপৰত থাকে চিকৰা, তেজ হুহি খোৱা। এই চিকৰা খাবলৈ আহে চৰাইবোৰে। চৰাইৰ বাবে খাদ্য আৰু গঁড়ৰ বাবে সকাহ। চিকৰা, গঁড় আৰু চৰাই এক অপূৰ্ব সম্বন্ধ। আৰু কিছুমান সম্বন্ধ আছে গধুৰ শৰীৰৰ গঁড়টোৱে খোজ কাঢ়ি যাওঁতে ঘাঁহবোৰৰ মাজত লুকাই থকা পোক পতংগ। এই পোক পতংগ ইফালে সিফালে উৰি ফুৰে। এইবোৰে হ'ল বহুতৰ বাবে খাদ্য।